এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অহা 8 ছেপ্টেম্বৰত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও ভাষাত লিখি উলিওৱা ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থ উন্মোচন কৰিব। ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে এটা পৰ্টেল মুকলিৰ পূৰ্বে এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত 1000 শিল্পীয়ে 23 মিনিট জুৰি ডঃ ভূপেন হাজৰিকাৰ কেইবাটাও গীতৰ এটাকৈ অন্তৰা অসমীয়া, বঙালী আৰু হিন্দী ভাষাত পৰিৱেশন কৰিব। ইয়াৰ বাবে প্ৰতিখন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলক আমন্ত্ৰণ জনোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণতে দৰং জিলাত 3টা প্ৰকল্প মুকলি কৰাৰ লগতে গুৱাহাটীৰ ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই সংবাদমেলতে ডঃ শৰ্মাই 29 আগষ্টত গৃহমন্ত্ৰী অমিত শ্বাহে অসম ভ্ৰমণ কৰি নতুন ৰাজভৱন মুকলি কৰিব বুলি প্ৰকাশ কৰে। গুৱাহাটী পৌৰ নিগমে মহানগৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এনে পদক্ষেপৰ অংশ হিচাপে পৌৰ নিগমে আজি পুৱতি নিশা জয়ানগৰ আৰু বেলতলাৰ বিভিন্ন অঞ্চলত উচ্ছেদ অভিযান চলায় আৰু একাংশ বাণিজ্যিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। আসন্ন স্বাধীনতা দিৱসৰ পূৰ্বে মহানগৰখনক সংগঠিত আৰু পৰিষ্কাৰ কৰি তোলাৰ বাবে এই অভিযান অব্যাহত থাকিব বুলি গুৱাহাটী পৌৰ নিগমে স্পষ্ট কৰি দিছে। নিগমে লগতে জনসাধাৰণৰ আহ যাহ সুগম কৰি তোলাৰ বাবে ৰাজহুৱা স্থান, পথ আৰু বজাৰ অঞ্চলসমূহ দখলমুক্ত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি প্ৰকাশ কৰে। মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যৰ সমীপত মায়ং চক্ৰৰ 29 গৰাকী খেতিয়কক বন্যপ্ৰাণীৰ বিচৰণৰ ফলত নষ্ট হোৱা শস্যৰ বাবদ 2,17,500 টকাৰ অনুদান আগবঢ়োৱা হৈছে। এই খেতিয়কসকলে পবিতৰাৰ মাণ্ডলিক বন বিষয়াৰ ওচৰত অনুদানৰ বাবে আবেদন জনাইছিল। বন বিভাগে তেওঁলোকৰ আবেদনৰ ভিত্তিত গঁড়, মৌ, বনৰীয়া গাহৰি আদিৰ বিচৰণৰ ফলত শস্য নষ্ট হোৱা বাবে প্ৰতিগৰাকী খেতিয়কলৈ 7,500 টকাকৈ মোকলাই দিছে। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগে আজি 5ম দিনাও উচ্ছেদ অব্যাহত ৰাখিছে। বিদ্যাপুৰ আৰু 2 নম্বৰ মধুপুৰত পুৱা 10 বজাৰ পৰা অভিযান চলোৱা হৈছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে বনাঞ্চলৰ ৰজাপুখুৰী, গেলাজান, মধুপুৰ, ৰাণানগৰ, হালদিবাৰী, হাতীডুবি অঞ্চলত আজি প্ৰশাসনে জৰীপ চলাব। তিনিচুকীয়া জিলাৰ গুইজান চাৰিআলিত আৰক্ষীয়ে অভিযান চলাই যোৱা নিশা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। মিজোৰামৰ পৰা 28টা চাবোনৰ বাকচত ভৰাই অনা মাদক দ্ৰব্যখিনি তিনিচুকীয়ালৈ সৰবৰাহ কৰা হৈছিল। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 1.5 কোটি টকা বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে এই সংক্ৰান্তত কাৰ্বি আংলঙৰ দেহমিলন সিংচং আৰু চাংমাং সিংচন নামৰ 2 লোকক আটক কৰিছে। ইপিনে জোনাই আৰক্ষীয়ে কালি জোনাইৰ কুলি তিনিআলিত বহু পৰিমাণৰ মাদক দ্ৰব্যসহ 2 লোকক আটক কৰে। ধৃত লোক 2জন উদয়পুৰৰ অৰুণ দলে আৰু লেকু জেলমৰ বসন্ত পেগু বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশত হৈ থকা প্ৰবল বৰষুণৰ ফলত হ'ব পৰা সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলা প্ৰশাসনে সতৰ্কতামূলক জাননী জাৰি কৰিছে। বিগত কেইবাদিনো ধৰি চুবুৰীয়া ৰাজ্যখনত হৈ থকা বৰষুণৰ ফলত নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই নৈপৰীয়া লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। জিলাখনৰ ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, জীয়াঢল আৰু গাই নদী জলপৃষ্ঠ নিৰীক্ষণ কৰি থকা হৈছে বুলি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে। অসম সাহিত্য সভা আৰু দেউৰী সাহিত্য সভাৰ যৌথ উদ্যোগত লখিমপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত কাইলৈ এনাজৰী শীৰ্ষক ভাষা সাহিত্য সংস্কৃতি বিনিময়ৰ এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত হ'বলগীয়া অনুষ্ঠানত দেউৰী সাহিত্য সভাৰ সভাপতি ডঃ খৰানন্দ দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যখনৰ 3গৰাকী উদীয়মান চলচ্চিত্ৰ পৰিচালকৰ সৈতে এটা অন্তৰংগ আলাপ প্ৰচাৰ কৰিব। স্বাধীন চেতিয়া পৰিচালক হিচাপে পৰিচিত অমৰদ্বীপ গগৈ, হিমজ্যোতি তালুকদাৰ আৰু ঝুলন কৃষ্ণ মহন্তৰ সৈতে অন্তৰংগ আলাপত ভাগ ল'ব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ মহাবাহু চেনেলৰ লগতে বাতৰি বিভাগৰ ইউটিউব চেনেল আৰু ফেচবুক পেজযোগেও পোনপটীয়াকৈ প্ৰচাৰিত হ'ব। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।